শ্রীকৃষ্ণ চৈতন্য প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শ্রীবাদি শ্রী গৌর ভক্তবৃন্দ, হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। শ্রীমদ্ ভগবদ গীতা দ্বিতীয় অধ্যায় শঙ্খযোগ সঞ্জয় উবাচ তং তথা কৃপয়া বিষ্টমশ্রুপূর্ণাকুলেক্ষণ বিষীদন্তমিদং বাক্যমুবাচ মধুসূদন। শ্রীভগবান উবাচ কুতস্তাকস্মলমিদম বিষমী সমুপস্থিতম অনার্যজুষ্টমসর্গম অকৃত্তিকরমর্জুন ক্লৈবং মাসমগমঃ পার্থ নৈতত্তদ্যুপযুজ্যতে ক্ষুদ্রং হৃদয় দৌর্বল্যম তত্তু তিষ্ঠ পরন্তপঃ। অর্জুন উবাচ কথং ভীষ্ম অহং শঙ্খে দ্রোণং চ মধুসূদন ইষুভি প্রতিজোৎসামি পূজার্হাবরিষূদন। গুরুন হত্বা হি মহানুভাবান সেও ভক্তি ভক্ষমাপীহ লোকে হত্বার্থকামংস্তু গুরুনৈব ভুঞ্জীয় ভোগান রুধির প্রদিধান না চৈতদ্বিদম কতরন্নো গরীয় যদ্বা জয়েম যদি বা নৌ জয়েয়ু জানে বহত্তা ন জিজীবিষাম এব স্থিতা প্রমুখে ধাতরাষ্ট্রা কার্পণ্য দোষোপহত স্বভাব পৃচ্ছামি ত্বাং ধর্ম সংমূঢ় চেতা যৎশ্রেয়স্যান্নিশ্চিতং ব্রূহি তন্মে শিষ্যস্তেহং সাধি মাংতাং প্রপন্নম নহি প্রপশ্যামি মমানুপদ্যাত যৎশোকমুচ্ছোষণমিন্দ্রিয়াণাম অবাপ্য ভূমাব শপথনমৃদ্ধম রাজ্যং সুরাণামপি চাধিপত্যম। সঞ্জয় উবাচ এব মুক্তা হৃষীকেশং গুড়াকেশ পরন্তপঃ নজুচ্ছ ইতি গোবিন্দ মুক্ত্বা তুষ্ণীং বভূবঃ। তমুবাচ হৃষীকেশ প্রসন্নিব ভারত সেনয়োরুভয়োর্মধ্যে বিষীদন্তমিদমবচ। শ্রীভগবান উবাচ অশোচ্চন্নন্ন শোচক্তং প্রজ্ঞাবাদাংশ্চ ভাষসে গতাশূন গতাশূংশ্চ নানু শোচন্তি পণ্ডিতাঃ নত্যেবাহং জাতু নাশং নক্তং নেমে জনাধিপাঃ ন চৈবং ন ভবিষ্যামঃ সর্বে বয়মতঃ পরম দেহিনোস্মিন যথা দেহে কৌমারজৌ বনং জরা তথা দেহান্তর প্রাপ্তির ধীরস্তত্র নমুচ্ছতি মাত্রা স্পর্শাস্তু কৌন্তেয় শীতোষ্ণ সুখ দুঃখদাঃ আগমা পায়িনো নিত্যাস্তাং তিতিক্ষস্ব ভারত জঙ্গিহীন বথয়ন্তে তে পুরুষং পুরুষর্ষভ সম দুঃখ সুখং ধীরং সৌমৃতত্বায় কল্পতে নাথতো বিদ্যতে ভাবো না ভাবো বিদ্যতে সতঃ উভয়োরপি দৃষ্টান্তস্তনয়ংস্তত্ত্বদর্শিভি অবিনাশিতু তদ্বিদ্ধি যেন সর্বমিদং ততম বিনাশমব্যয়স্য ন কশ্চিৎ কর্তুমর্হতি। অন্তবন্ত ইমে দেহা নিত্যশোক্তা শরীরিণঃ অনাশীনো প্রমেয়স্য তস্মাদ যুদ্ধস্য ভারত জয়েনং বৃত্তি হন্তারং যশ্চৈনং মন্যতে হতম উভৌ তৌ ন বিজানীতো নায়ং হন্তি ন হন্যতে न जायते म्रियते वा कदाचित् नायं भूत्वा भविता वा न भूयः अयो नित्यः शाश्वतोऽयं पुराणो न हन्नते हन्नमाने शरीरे वेदाविनाशिनं नित्यं जायेनामयमद्वयं कथं सा पुरुषा पार्थ कं घातयति हन्तिकम् बाधं शिजीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णान्नन्यानि संजाति नवानि देहि नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं खेदयन्तापो न शोषयति मारुतः आसिद्धूयमदाच्छूयम् अक्लिद्दूषश्चैव च नित्यः सर्वगतः स्थानूरचालूयं सनातन अवक्तूयमचिन्तूयम् आविकार्जूयमुच्यते तस्मादेवं विलीतैनं नानुशोचितुमर्हसि अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् तथा वित्तं महाबाहो नैनं शोचतुमर्हसि जातश्रै ध्रुवो मृत्युर्ध्रुवं जन्म मृतश्च च तस्मादपरिहार्यादे नक्तं शोचितुमर्हसि अद्वक्तादीनि भूतानि वक्तमध्यानि भारत अवक्त निधनान्येव तत्र कापरिदेवना आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवद् वदति तथैव चन्न आश्चर्यवत् चन्न मन्न शृणोति श्रुत्तापेनं वेदना चैव कश्चि देही नित्यमबुद्धूयं देहि सर्वस्य भारत तस्मात् सर्वाणि भूतानि नत्तं शोचितुमर्हसि स्वधर्ममपि चावेक्ष न विकम्पितुमर्हसि धर्माद्धि युद्धाश्रेयोन्नत् क्षत्रियस्य न विद्यते यदृच्छया चोपपन्न सर्गद्वारमपावृतम् सुखिनः क्षत्रिया पार्थ लभन्ते युद्धमीदृशम् अथ चेत्तामिमं धर्म्यं सङ्ग्रामं न करिष्यसि ततः सधर्मं कीर्तिञ्च हित्वा पापमवाप्स्यसि अकीर्तिञ्चापि भूतानि कथयिष्यन्ति ते द्वयां सम्भावितश्च चाकीर्तिर्मरणादपि विच्यते भयादरणादुपरतं मंसन्ते त्वां महारथा जेषां च त्वां बहुमतं भूत्वा जास्यसि लाघवम् अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिता निन्दन्तस्तव सामर्थं ततो दुःखतरं नु किम्